আকাশবাণী গুৱাহাটী পানীৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল আজি ৰাষ্ট্ৰপতি ভৱনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান, বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ, 7খন ৰাষ্ট্ৰৰ শীৰ্ষস্থানীয় নেতাৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ, কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে পূৰ্বৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্যৰ মন্ত্ৰীসভাত স্থান লাভৰ সম্ভাৱনা, চৰকাৰী বাসভৱনত সম্ভাৱ্য মন্ত্ৰীসভাৰ সৈতে নৰেন্দ্ৰ মোদীৰ চাহমেল, লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ চাহমেলত অংশগ্ৰহণ আৰু নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ সন্মুখীন। বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7:15 প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱাব। প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে। এন ডি এৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰা হয়। উল্লেখযোগ্য যে চুবুৰীয়া আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ ভালেসংখ্যক মিত্ৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান তথা চৰকাৰ প্ৰধানক এই শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমাসিংহে মালদ্বীপৰ ৰাষ্ট্ৰপতি ডঃ মহম্মদ মৈজু, ছিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমদ আফিফ, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণ কুমাৰ জগনাথ, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি, ভূটানৰ প্ৰধানমন্ত্ৰী আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে আজি পুৱা নতুন দিল্লীত উপস্থিত হৈছেহি। ইফালে বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু ছিচিলিৰ উপ ৰাষ্ট্ৰপতিয়ে শপতগ্ৰহণ অনুষ্ঠানত অংশ লোৱাৰ বাবে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী চহৰ নতুন দিল্লীত উপস্থিত হয়। শপতগ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। এই সময়ছোৱাত ৰাজধানী এলেকাৰ আকাশমাৰ্গেৰে মানৱবিহীন আকাশীজনৰ উৰণ, পেৰাগ্লাইডিং, হট এয়াৰ বেলুন আদি উৰুওৱা নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে আকাশবাণী দিল্লীয়ে সন্ধিয়া 6:45ৰ পৰা শপতগ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই কাৰ্যসূচী আকাশবাণীৰ এফ এম গোল্ড, ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব। আকাশবাণীৰ ইউটিউব চেনেল আকাশবাণী এ আই আৰৰ যোগেদিও এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। অসমৰ শ্ৰোতাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে এই অনুষ্ঠান বিৱৰণী আঞ্চলিক ভাষাত প্ৰচাৰ কৰা হ'ব। একেদৰে আহমেদাবাদ, বেংগালুৰু, কটক, চেন্নাই, হায়দৰাবাদ, ইম্ফল, কলকাতা, মুম্বাই আৰু তিৰুৱনন্তপুৰম কেন্দ্ৰৰ যোগেদিও স্থানীয় ভাষাত এই অনুষ্ঠানৰ বিৱৰণী প্ৰচাৰ কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত 7:10ৰ অসমীয়া বাতৰি নিশা 8:35 প্ৰচাৰ কৰা হ'ব। অৱশ্যে শপতগ্ৰহণ কাৰ্যসূচী দীঘলীয়া হলে এই কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বাতৰি প্ৰচাৰ কৰা হ'ব। বিজেপিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰখনৰ শপতগ্ৰহণৰ পূৰ্বে আজি ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী তথা এন ডি এ সংসদীয় দলৰ নেতা নৰেন্দ্ৰ মোদীয়ে লোককল্যাণ মাৰ্গত থকা প্ৰধানমন্ত্ৰীৰ বাসগৃহত মন্ত্ৰীসভাৰ সম্ভাৱ্য সদস্য সাংসদসকলৰ সৈতে এখন চাহমেলত মিলিত হয়। বিশেষ সূত্ৰ অনুসৰি বৈঠকখনত অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰী, জে পি নাড্ডা, নিৰ্মলা সীতাৰমন, জ্যোতিৰাদিত্য সিন্ধিয়া, মনসুখ মাণ্ডাভিয়া, হৰদীপ সিং পুৰী, কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল, ডাঃ জিতেন্দ্ৰ সিং, জে কিষাণ ৰেড্ডী, অন্নপূৰ্ণা দেৱী, সাবিত্ৰী ঠাকুৰ, অশ্বিনী বৈষ্ণৱ, এছ জয়শংকৰ, পীয়ুষ গোয়েল, প্ৰভাত যোশী, অনুপ্ৰিয়া পেটেলকে ধৰি কেইবাগৰাকীও আগশাৰীৰ নেতা উপস্থিত থাকে। উল্লেখযোগ্য যে নৱনিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰখনৰ আজি শপতগ্ৰহণ অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ কথা। ইফালে অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অৰুণাচল পশ্চিম লোকসভা সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱেও মন্ত্ৰী পৰিষদত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। এন ডি মিত্ৰজোঁটৰ পৰা বিহাৰৰো কেইবাগৰাকীও সাংসদে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত এতিয়া আমি আকাশবাণীৰ সংবাদদাতা মানস সতীম শৰ্মাৰ সৈতে কথা পাতিবলৈ লৈছো। মানস সতীম, আজি মন্ত্ৰীসভাৰ শপতগ্ৰহণ সন্দৰ্ভত আপুনি কি ক'ব? আৰু এইবাৰ যিহেতু বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই, মিত্ৰজোঁটৰ পৰৱৰ্তী চৰকাৰখনৰ গুৰুত্বপূৰ্ণ মন্ত্ৰালয় মিত্ৰদলসমূহৰ সদস্য লাভ কৰাৰ সম্ভাৱনা আছে নেকি? আপুনি কি ক'ব খোজে?
তৃতীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ বাবে ৰাষ্ট্ৰপতি ভৱনত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু সময়ৰ পিছতে ৰাষ্ট্ৰপতি ভৱনত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰৰ মুৰব্বীসকলক আমন্ত্ৰণ জনোৱা হৈছে। তেখেতসকলে ইতিমধ্যে নতুন দিল্লীত আহি উপস্থিত হৈছে। লগতে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক ইতিমধ্যে আহি ৰাষ্ট্ৰপতি ভৱনৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছে। আজি পুৱাৰে পৰা কোনে কোনে নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছিলে। যদিও কোনো আনুষ্ঠানিকভাবে তালিকা প্রকাশ করা হওয়া নাই, কিন্তু প্রধানমন্ত্রী কার্যালয়ের পর যখন ব্যক্তিয়ে ফোন লাভ করেছে আর তেখেতসলক আজি প্রধানমন্ত্রীর সরকারি বাসভবনত যে চাহমেল আয়োজন করা হয়েছিল তালে আমন্ত্রণ জানা হয়েছিল। গতি আমি এই ধারণা করব পারো যে এইসকল সাংসদে আজি মন্ত্রী হব তৃতীয়টো কার্যকালের স্থান লাভ করব। সেই অনুসরি বর্তমানের কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে নতুন মন্ত্রী হিসাবে স্থান লাভ করব, রাজ্যসভার সাংসদ পবিত্র মার্ঘেরিটায়ও নতুন মন্ত্রী হিসাবে স্থান লাভ করব। পুনের চর্চা হয়েছিল যে প্রধান চারিটা মন্ত্রালয় আছে, বিত্ত, প্রতিরক্ষা, গৃহ আর বৈদেশিক পরিক্রমা। যেহেতু এবার মহা সরকার আছে, গতি মিত্রজোঁট হাতলে ইয়ারে কোনোবা একটা মন্ত্রালয় যাব নেকি? কিন্তু এই সম্ভাবনা প্রায় নুই করা হয়েছে যে চারিওটা প্রধান মন্ত্রালয় ভারতীয় জনতা পার্টিয়ে নিজের দখলতে রাখব। তৃতীয়টো কার্যকালত মন্ত্রী হওয়ার স্থান লাভ করা রাজনাথ সিং, অমিত শাহ, তারপর এস জয়শঙ্কর, নির্মলা সীতারমন, নীতিন গাডকারী আদিয়ে পুনের এই মন্ত্রী হওয়ার স্থান লাভ করব। বিজেপির রাষ্ট্রীয় অধ্যক্ষ জেপি নড্ডা তেখেতে যেহেতু চাহমাল উপস্থিত আছিল, তেখেতে নতুন মন্ত্রী হওয়ার স্থান লাভ করার সম্ভাবনা আছে। কেবাগরিও বিভিন্ন রাজ্যের প্রাক্তন মুখ্যমন্ত্রী নতুন মন্ত্রী হওয়ার স্থান লাভ করব। এবাগৰাকীও যুব প্রতিনিধিয়ে যুব সাংসদে এই নতুন মন্ত্রী হওয়ার স্থান লাভ করব। এই পর্যন্ত কোন কোন সাংসদে নতুন মন্ত্রী হওয়ার স্থান লাভ করার পিছত কি কি মন্ত্রালয় বিতরণ করা হব সেই ঘোষণা করা হওয়া নাই। সম্ভবত আজি নিশার ভিতর অথবা কাইলৈ এই তালিকাও প্রকাশ করা হব। অরুণিমা
আজি শপথ গ্রহণ সন্দর্ভত আপনি আমার সবিশেষ জানালে ধন্যবাদ। তৃতীয়বারের বাবে প্রধানমন্ত্রী হিসাবে শপথ গ্রহণের পূর্বে বিজেপির জ্যেষ্ঠ নেতা নরেন্দ্র মোদী আজি পুৱা দিল্লীর রাজঘাটত থকা মহাত্মা গান্ধী আর সদৈব অটল উদ্যানত থকা প্রাক্তন প্রধানমন্ত্রী অটল বিহারী বাজপেয়ীর সমাধিত শ্রদ্ধার্ঘ্য নিবেদন করে। ইয়ার পাছত রাষ্ট্রীয় যুদ্ধ স্মারকতো পুষ্পমাল্য তর্পণ করে। সামাজিক মাধ্যমত এই বিষয় প্রকাশ করে শ্রীমোদীয়ে কয় যে মহাত্মার সেবা আর সমাজ কল্যাণের প্রতি অদম্য দায়বদ্ধতায় দেশবাসীক এখন উন্নত সমাজ গড়ার দিকত পথ প্রদর্শন করে আহিছে। আনহাতে অটল বিহারী বাজপেয়ীর দূরদর্শী নেতৃত্ব আর প্রগতির প্রতি থকা দায়বদ্ধতায় দেশখনক যথেষ্ট উপকৃত করেছে বলে শ্রীমোদীয়ে মন্তব্য করে। ইন্ডিয়া গেটত থকা রাষ্ট্রীয় যুদ্ধ স্মারকত দেশের বীর জওয়ানসকলে শ্রদ্ধাঞ্জলি জানায় কয় যে এই জওয়ানসকলের অদম্য সাহস আর ত্যাগে দেশের শক্তিশালী আর সমৃদ্ধিশালী ভারত গড়িবলে সকলকে অনুপ্রাণিত করে। আদিবাসীসকলৰ বীৰ পুৰুষ বিৰচা মুণ্ডাৰ আজি মৃত্যুতিথি। প্ৰবাদ প্ৰতিম জনজাতীয় নেতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিৰচা মুণ্ডাৰ মাতৃভূমিৰ হৈ ব্ৰিটিছ অপশাসনৰ বিৰোধী স্থিতিক স্মৰণ কৰে। দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যজুৰি বীৰ পুৰুষজনাৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনিচুকীয়াত বিপ্লৱী নেতাগৰাকীক সৰি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশ আৰু অধিকাৰৰ হকে অহোপুৰুষাৰ্থ কৰা স্বাধীনতা সংগ্ৰামীজনৰ অতুলনীয় ত্যাগক স্মৰণ কৰা হয়। নিউয়ৰ্কৰ আছাৰ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক 8 উইকেটত পৰাজিত কৰাৰ বিপৰীতে পাকিস্তানৰ দলটো প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত 5 ৰাণত পৰাজিত হৈছে। আনহাতে এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডত হ'বলগীয়া প্ৰতিযোগিতাৰ আজিৰ আন এখন খেলত ওমান স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 10:30 বজাত আৰম্ভ হ'ব। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা উল্লেখযোগ্য বাতৰিসমূহত আলোকপাত গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰৰ শপত গ্ৰহণৰ প্ৰস্তুতি, ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত উপ নিৰ্বাচনকে ধৰি ভালেসংখ্যক গুৰুত্বপূৰ্ণ বাতৰি বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। যোৱা পৰিচালক লোকসভা নিৰ্বাচনৰ 543খন আসনৰ আটাইকেইখনৰে ফলাফল ঘোষণা কৰা হয়। এই নহয় বিজেপিৰ নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে 292খন আসন লাভ কৰে। আনহাতে আই এন ডি আই এ মিত্ৰজোঁটে 233খন আসন লাভ কৰি দ্বিতীয় স্থানত থাকে। অন্যান্যসকলে 18খন আসনত জয়ী হয়। বিজেপি অকলে 240খন আসন লাভ কৰি সংখ্যাগরিষ্ঠ দলৰূপে পৰিগণিত হৈছে। তেলেগু দেশমে 16খন, জে ডি ইউ এ 12খন আসন লাভ কৰিছে। কংগ্ৰেছে 99খন আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে 37খন আসন লাভ কৰিছে। ইপিনে অসমৰ 14টা লোকসভা সমষ্টিৰ ভিতৰত বিজেপিয়ে 9খন আসনত আৰু আই এন ডি আই এ মিত্ৰজোঁটৰে অগপৰে এন ডি এ মিত্ৰজোঁটৰে অগপৰে বৰপেটা সমষ্টিত আৰু ইউ পি পি এলে কোকৰাঝাৰ সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে 3খন আসনত কংগ্ৰেছ জয়ী হৈছে। অসমৰ পাঁচগৰাকী বিধায়ক লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত পাঁচটা বিধানসভা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে। নগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্য আৰু চিডলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী লোকসভালৈ নিৰ্বাচিত হোৱাৰ ফলত এই সমষ্টিকেইটাৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পথ প্ৰশস্ত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা 5 জুলাইত বিদায়ী মন্ত্ৰীসভাৰ সদস্যসকলৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি ভৱনত নৈশ ভোজৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ পদত্যাগ পত্ৰ দাখিল কৰে। সেই অনুসৰি সপ্তদশ লোকসভাৰ মন্ত্ৰীসভা ভংগ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত যোৱা 5 জুনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত চৰকাৰে জনসাধাৰণৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। এই ধাৰা পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি তেওঁ মন্তব্য কৰে। জয় পৰাজয় ৰাজনীতিৰ এটা অংশ বুলিও তেওঁ উল্লেখ কৰে। বিগত 10 বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে শ্ৰেষ্ঠখিনি উজাৰি কাম কৰাৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শাহ, নীতিন গাডকাৰী, ৰাজনাথ সিং, সৰ্বানন্দ সোণোৱালকে ধৰি আন কেবিনেট মন্ত্ৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা 6 জুলাইত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অহা নৱেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ যাতে 2টা বিধানসভা সমষ্টিৰ অন্তৰ্গত নহয় এই কথাত গুৰুত্ব আৰোপ কৰা হ'ব। চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাবে পৰামৰ্শদান সমিতিয়ে ইতিমধ্যে ইউনেস্কোলৈ ইতিবাচক প্ৰতিবেদন প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা মাহত ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত ইউনেস্কোৰ বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লীত থকা ইউনেস্কোৰ প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ দূতাবাসৰ সৈতে ৰাজ্য চৰকাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত যোগাযোগ কৰিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত দূৰদৰ্শনযোগে মহাবীৰ লাচিত বৰফুকনৰ জীৱন সম্পৰ্কে 12টা খণ্ডত সম্প্ৰচাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে 10 কোটি টকাকৈ ব্যয় কৰাৰ বাবে স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হয়। আনহাতে 15 লাখ ব্যক্তিক নতুনকৈ ৰেচন কাৰ্ড প্ৰদানৰ বাবে বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সৰ্বসন্মতিক্ৰমে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে। কালি সাংবাদিকৰ আগত দলৰ নেতা ৰাজীৱ শুক্লাই এই বিষয়ে প্ৰকাশ কৰি কয় যে নেত্ৰীগৰাকীয়ে এই পদবী গ্ৰহণ কৰিছে। ইয়াৰ আগেয়ে কালি দলৰ কাৰ্যকৰী সমিতিয়ে দলটোৰ নেতা ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ আহান জনাই সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। দেশৰ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন আৰু অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িশা তথা ছিকিম বিধানসভা নিৰ্বাচন আৰু কেইবাখনো আসনত উপ নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা 6 জুনৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰত্যাহাৰ কৰে। নিৰ্বাচনী সূচী ঘোষণা কৰাৰ লগে লগে দেশত এই বিধি বলবৎ হোৱাৰ লগতে এই বিধিখনক ভংগ কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচনী আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ডঃ সুখবীৰ সিং সান্ধুৰ সৈতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰি অষ্টাদশ লোকসভাৰ বাবে নিৰ্বাচিত সাংসদসকলৰ তালিকাৰ এটা প্ৰতিলিপি ৰাষ্ট্ৰপতিক দাখিল কৰে। এয়া আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহক চমু অৱলোকন।
আজি ৰাষ্ট্ৰপতি ভৱনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান। বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীৰ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ, 7খন ৰাষ্ট্ৰৰ শীৰ্ষস্থানীয় নেতাৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ, কেইবাগৰাকীও প্ৰাক্তন মুখ্যমন্ত্ৰীৰ লগতে বিগত মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্যৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত পুনৰ স্থান লাভৰ সম্ভাৱনা, চৰকাৰী বাসভৱনত সম্ভাৱ্য মন্ত্ৰীসভাৰ সৈতে নৰেন্দ্ৰ মোদীৰ চাহমেল, লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব লাভৰ সম্ভাৱনা আৰু নিউয়ৰ্কৰ নাচাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ এখন খেলত ভাৰত চিৰা প্ৰতিদ্বন্দ্বী পাকিস্তানৰ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি সিমানতে অন্ত পৰিল।